নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি অন্তিম দিন। আজি পুৱা 10:30 বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গুৱাহাটীৰ আগিয়াথুৰিৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ অনুমোদন। স্বনিৰ্ভৰ শিপিনী আঁচনিৰ অধীনত 10 লাখ গামোচা ক্ৰয়েৰে বস্ত্ৰ তাঁত শিল্পক উদগনি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 6 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অগপই নিজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচন খেলিব যদিও ৰাভা হাছং যৌথ মঞ্চ আৰু গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 323খন আসনত বিজেপি মিত্ৰজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 74খন আসন মিত্ৰদল অগপক প্ৰদান কৰা হৈছে। 172খন আসনত মিত্ৰজোঁটৰ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ হৈ 27খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো 50 শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি দলটোৱে জানিবলৈ দিছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
অহা 2 আৰু 7 মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 27খন জিলাত প্ৰাৰ্থীসকলে চৰম উৎসাহেৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। আজিও জিলাই জিলাই প্ৰাৰ্থীসকলে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হৈছে। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসকীয় দল বিজেপি আৰু মিত্ৰ দল অসম গণ পৰিষদৰ মাজত জিলা পৰিষদৰ আসন ভাগ বতৰা কৰা হৈছে। সেই অনুসৰি জিলা পৰিষদৰ মুঠ 397খন আসনৰ 74খনত অসম গণ পৰিষদে আৰু 332খনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লক্ষণীয়ভাৱে ৰাজ্যত প্ৰধান বিৰোধী দল কংগ্ৰেছে এই পৰ্যন্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই। মন কৰিবলগীয়া যে পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি দলৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 27খন জনসভাত অংশ লোৱাৰ বিপৰীতে দিলীপ শইকীয়াই কমেও 50খন জনসভাত প্ৰচাৰ চলাব বুলি দলটোৰ তৰফৰ পৰা সদৰি কৰা হৈছে।
পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত গুৰুত্বপূৰ্ণ নিৰ্বাচনী কুচকাৱাজ হিচাপে পৰিগণিত হোৱা পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাজ্যৰ অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হ'ব বুলি আশা কৰা হৈছিল যদিও এতিয়ালৈকে তেনেধৰণৰ কোনো বুজাবুজি পৰিলক্ষিত হোৱা নাই। অৱশ্যে শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত লোকসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ 3টা বিধান সমষ্টিত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনত এই ফলাফলৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই যদিও জিলাখনত জিলা পৰিষদৰ 12খন আসনত কংগ্ৰেছ সমৰ্থিত 12গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিবলৈ পোৱা গৈছে। শাসকীয় দল বিজেপিয়েও সাংগঠনিক ভেটি শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা চলাইছে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, গণশক্তি ইত্যাদি দলসমূহেও সমৰ্থিত প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত প্ৰক্ষেপ কৰিছে। নগাঁও জিলাত 27খন জিলা পৰিষদৰ আসনৰ 19খনত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। মিত্ৰ দল অগপয়ে 8খন আসনত প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। গণশক্তিয়ে জোনাইৰ 4খন, মাজুলী আৰু ঢকুৱাখনাত 1খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। ধেমাজি জিলাত নিৰ্বাচনী কুচকাৱাজৰ কিয় অংশলৈ এয়া আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ধেমাজি জিলাতো মনোনয়ন দাখিল পৰ্ব বৰ্তমানে অব্যাহত আছে। আজি যিহেতু মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন, সেয়েহে আজি শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে কিমানজনে মনোনয়ন পত্ৰ দাখিল কৰিব সেয়া আজি মনোনয়ন পত্ৰ দাখিলৰ শেষৰ দিনটোতহে স্পষ্ট হ'ব। ইফালে শাসকীয় বিজেপি মিত্ৰজোঁটে কালি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ পিছত আজিহে জিলাখনত বিজেপি নতুবা শাসকীয় মিত্ৰ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
মৰিগাঁও জিলাত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি জাগীৰোড সমষ্টিৰ 28টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত সমদল উলিয়াই প্ৰাৰ্থীসকলে জাগীৰোড সমজিলাৰ কাৰ্যালয় আৰু মায়ং খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। মানকাছৰ আৰু জৰুৱা বীৰসিং সমষ্টিৰ 72টা আঞ্চলিক পঞ্চায়ত আৰু 8খন জিলা পৰিষদৰ বাবে বিজেপি আৰু অগপৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। পৰিষদে এখন অধিসূচনাযোগে এই কথা প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে seva.online.org, results.shiksha, assam.shiksha, indiaresults.com, jagranjosh.com, schools9.com, indianexpress.com আৰু assamresults.in সহ 14টা ৱেবছাইট আৰু মোবাইল এপ ASSEB ৰিজাল্টছৰ জৰিয়তে ফলাফল চাব পাৰিব। শিক্ষাৰ্থীসকলে পৰীক্ষাৰ ৰোল আৰু নম্বৰ দাখিল কৰি মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বীটৰ হাৰ্ড কপি তথা প্ৰমাণ পত্ৰ প্ৰদানৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ আৰু দেশৰ হিতৰ বাবে মেধাশক্তি প্ৰয়োগ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াত অনুষ্ঠিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। ৰাজ্যপাল আচাৰ্যই প্ৰাচীন ভাৰতৰ গাৰ্গী আৰু লোপামুদ্ৰাৰ পৰা আৰম্ভ কৰি ৰাণী লক্ষ্মীবাই, সাবিত্ৰীবাই ফুলে পৰ্যন্ত বিভিন্ন ক্ষেত্ৰৰ বিদুষী মহিলাৰ উদাহৰণ দি কয় যে বৰ্তমান সময়ত মহিলাসকলে কৃত্ৰিম বুদ্ধিমত্তা, ডাটা বিজ্ঞান, সেউজ প্ৰযুক্তি আদি দিশো আয়ত্ত কৰি নিজকে সফল কৰি তুলিছে। সৰ্বভাৰতীয় উচ্চ শিক্ষা সমীক্ষাৰ তথ্য অনুসৰি বৰ্তমান উচ্চ শিক্ষিত মহিলাই 55%তকৈও অধিক স্থান অধিকাৰ কৰিছে আৰু গৱেষক ছাত্ৰীৰ সংখ্যাই অভিলেখ স্পৰ্শ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ডিগ্ৰী প্ৰমাণ পত্ৰ হিচাপে গ্ৰহণ নকৰি সমাজ সেৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। সমাৱৰ্তন সমাৰোহত 333গৰাকী ছাত্ৰীক ডিগ্ৰী প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত উদ্যোগী মহিলা অনিতা চেতিয়াক ডি লিট প্ৰদান কৰা হয়। গুৱাহাটীৰ আগিয়াথুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ 155 কিলোমিটাৰ আৰু তেজপুৰৰ পৰা তেজপুৰ শিলঘাট সংযোগী 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰেল মন্ত্ৰালয়ে অনুমোদন জনাইছে। বিগত 4টা বৰ্ষত অসমৰ 19টা জৰীপত অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত 9টা নতুন ৰেলপথ আৰু 5টা দ্বৈত ৰেলপথলৈ উন্নীতকৰণৰ প্ৰকল্প আছে। ৰাজ্যত বৰ্তমান ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰ ভিতৰত মুৰ্কংচেলেক পাচিঘাট সংযোগী 26.15 কিলোমিটাৰ, তেতেলীয়া বৰ্ণিহাট সংযোগী 21.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ প্ৰকল্প আৰু বঙাইগাঁও গোৱালপাৰা কামাখ্যাৰ মাজৰ ৰেলপথছোৱা দ্বৈত পথলৈ উন্নীতকৰণ প্ৰকল্প অন্যতম। উল্লেখযোগ্য যে 2025-26 বিত্তীয় বাজেটত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আন্তঃগাঁথনিৰ প্ৰকল্প আৰু কাম কাজৰ বাবে 10,440 কোটি টকাৰ আবণ্টন দিয়া হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৰদৈচিলাৰ আগমনৰ লগে লগে গছপিৰিখে কুঁহিপাত সলায়, কুলিকেটিকে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ সময়ত অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। ঢোলৰ গুমগুমনি, পেপাৰ তিহিতি তিহিতি মাত আৰু নাচোনৰ চেৱত বিহুলৈ দুদিন থাকোঁতে ৰাজ্যত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসমীয়াই বছৰি হেঁপাহৰ ইবাপতিহাহুন উৎসৱটি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজপাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে ভৌগোলিক সূচ্যাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে প্ৰশাসনে বহিঃৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনিৰ্ভৰ শিপিনী আঁচনিৰ অধীনত 10 লাখ গামোচা ক্ৰয় কৰি ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ পৰা প্ৰায় 10 লাখ লোকলৈ আগবঢ়াইছে। এই পদক্ষেপে শিপিনীসকলক উচিত মূল্য লাভৰ জৰিয়তে হস্তশিল্প যাত্ৰাক আগুৱাই নিয়াত উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অৱগত কৰিছে। আনহাতে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। চৰাইদেউ জিলাৰ বিহুৰ প্ৰস্তুতি সম্পৰ্কত এয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ।
হেঁপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া হেঁপাহৰ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুক আদৰাৰ বাবে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাদ পৰা নাই চৰাইদেউ জিলাবাসী। জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত অংশগ্ৰহণ কৰিছে জিলাখনৰ শিশু কিশোৰ যুৱক যুৱতীসকলে। বহুকেইটা জাতীয় সংগঠনে বিভিন্ন প্ৰান্তত আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে যাতে শুদ্ধ ৰূপত বিহু উপস্থাপন কৰিব পাৰে তাৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আনহাতে চৰাইদেউ জিলাৰ সোণাৰী নগৰস্থিত ভাগৱতী প্ৰসাদ বুঢ়া সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা আৰম্ভ হৈছে অসমী বহাগী মেলা 2025। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চৰাইদেউৰ উদ্যোগত আয়োজিত এই মেলা অহা 12 ফেব্ৰুৱাৰীলৈ অব্যাহত থাকিব। এই মেলাত থকা মুঠ 30খন বিপণীত হস্ততাঁত তথা বস্ত্ৰশিল্পৰ সামগ্ৰী যেনে গামোচা, মেখেলা চাদৰ, বিভিন্ন ধৰণৰ পাৰম্পৰিক সাজপাৰ, থলুৱা পিঠা পনা, আচাৰ, অসমীয়া আ অলংকাৰ আদিৰ সম্ভাৰৰ সংযোজন কৰা হৈছে।
ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ হেঙাৰিবাৰীস্থিত অমৃত উদ্যানত 4-দিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলাৰ আয়োজন কৰা হৈছে। দিল্লী কেপিটেলছে যোৱা নিশা বাংগালুৰু এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু 6 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 164 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 169 ৰাণ কৰে। দিল্লীৰ হৈ কে এল ৰাহুলে 53টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে বাংগালুৰু দলটোৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 183 ৰাণ কৰে। বাংগালুৰুৰ হৈ ফিল ছল্ট আৰু টিম ডেভিডে 37 ৰাণকৈ বৰঙণি আগবঢ়ায়। দিল্লীৰ হৈ বিপ্ৰাজ নিগম আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। কে এল ৰাহুলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত আসন্ন পঞ্চায়ত নিৰ্বাচন, ৰাজ্যজুৰি বৰদৈচিলাৰ তাণ্ডৱ, ভাষা বিজ্ঞানী ডঃ নগেন ঠাকুৰৰ দেহাৱসানৰ বাতৰিয়ে স্থান লাভ কৰা পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতে বহাগ বিহুলৈ মাজত দুদিন বাকী থকা অৱস্থাত কাপোৰৰ বিক্ৰী 50% হ্ৰাস পোৱাৰ বাতৰিক পদূলিত বহাগ বিহুৰ বজাৰ সেমেকা শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ভাষা বিজ্ঞানী ডঃ নগেন ঠাকুৰৰ মৃত্যুৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মন্ত্ৰী অশোক সিংহালে পত্নীৰ নামত মহিলা সমিতিৰ মাটি দখলৰ অভিযানত নামি পৰা বুলি উত্থাপিত অভিযোগৰ বাতৰিক আমাৰ অসম কাকতে মহিলা সমিতিৰ মাটি দখলৰ চেষ্টা মন্ত্ৰী পত্নীৰ ঢেকীয়াজুলি উত্তাল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে ৰাজ্য চৰকাৰে শিক্ষা হেতু এপদ উপস্থিতি নিদিয়াৰ পৰিণতিস্বৰূপে দৰমহা কৰ্তনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত ধনৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত টিকট প্ৰদানৰ অভিযোগ জিলাই জিলাই কংগ্ৰেছৰ ক্ষোভ মাৰপিট শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। এছিয়াৰ পৰা অষ্ট্ৰেলিয়ালৈ শ্বেয়াৰ বজাৰত ঘটা বৃহৎ পতন আৰু আৰ্থিক মন্দাৱস্থা আসন্ন হৈ উঠাত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনক বাদ দি আন দেশসমূহৰ ওপৰত আৰোপ কৰা প্ৰতিশুল্ক 90 দিনলৈ স্থগিত ৰখাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে শ্বেয়াৰ বজাৰৰ বৃহৎ পতন, আৰ্থিক মন্দাৱস্থাৰ আশংকাই টিঙৰ পৰা নমালে ট্ৰাম্পক শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতেও প্ৰকাশ কৰিছে। দি চেণ্টিনেল কাকতে ৰাজ্য চৰকাৰে সহজিলা আয়ুক্তসকলক দণ্ডাধিক ক্ষমতা প্ৰদান কৰা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি অন্তিম দিন। আজি পুৱা 10:30 বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গুৱাহাটীৰ আগিয়াথুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ নতুন ৰেল লাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰেল মন্ত্ৰালয়ৰ অনুমোদন। স্বনিৰ্ভৰ শিপিনী আঁচনিৰ অধীনত 10 লাখ গামোচা ক্ৰয়েৰে বস্ত্ৰতাঁত শিল্পক উদগনি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 6 উইকেটত জয়লাভ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।